জিচয়া সোতৰ অধ্যায় দৰ্মেশক আৰু ইফ্ৰইমৰ বিৰুদ্ধে কোৱা ভাৱবাণী দৰ্মেশক বিষয়ক ভাৰ বাক্য চোৱা দৰ্মেশক আৰু নগৰ হৈ নাথাকিব ই ধ্বংসৰ স্তূপ হ'ব অৰুয়েৰৰ নগৰবোৰ পৰিতিক্ত হ'ব সেইবোৰ মেৰচাগৰ জাকৰ বাবে হোৱা ঠাই হ'ব আৰু কোনোৱে সিহঁতক ভয় নকৰিব ইফ্ৰইমৰ পৰা শক্তিশালী নগৰবোৰ দৰ্মেশকৰ পৰা ৰাজ্য আৰু বাহিনীসকলৰ জিহুৱাই কৈছে অৰাম অৱশিষ্ট ভাগ ইজৰাইলৰ সন্তানসকলৰ গৌৰৱৰ সদৃশ্য হ'ব সেইদিনা এইদৰে হ'ব জাকুবৰ গৌৰৱ অতি দুৰ্বল হ'ব আৰু তাৰ হৃষ্টপুষ্ট শৰীৰ ক্ষীণ হ'ব যিদৰে ধান দাওঁতে থিয় হৈ থকা শস্য গোটাই আৰু তেওঁ হাতেৰে থোকবোৰ কাটে বা কোনোৱে ৰফাৰিম উপত্যকাত শস্যৰ থোকবোৰ সংগ্ৰহ কৰাৰ দৰে হ'ব তথাপি ইজৰাইলৰ ঈশ্বৰ জিহুৱাই কৈছে যেতিয়া জিত গছ জোকৰা হয় তেতিয়া অতি ওখ ডালত দুটা বা তিনিটা জলফাই ফল থাকে বা এজোপা ফলৱতী গছৰ অতি ওখ ডালবোৰত চাৰিটা বা পাঁচটা ফল থাকে সেইদৰে তাত অৱশিষ্ট থাকিব সেইদিনা মানুহে নিজৰ সৃষ্টিকৰ্তালৈ মনোযোগ দিব আৰু তেওঁলোকৰ চকুৰে ইজৰাইলৰ পবিত্ৰ ঈশ্বৰ জনালৈ দৃষ্টি কৰিব তেওঁলোকে নিজৰ হাতেৰে তৈয়াৰ কৰা যজ্ঞ বেদীলৈ চকু নিদিব নাইবা তেওঁলোকৰ আঙুলিৰে সজা আচেৰা মূৰ্তিবোৰ বা সূৰ্যৰ প্ৰতিমাবোৰলৈ দৃষ্টি নকৰিব সেইদিনা তেওঁলোকৰ দৃহ নগৰবোৰ পৰ্বতৰ টিঙত থকা এঢলীয়া পৰিতিক্ত কাঠনিৰ দৰে হ'ব আৰু ইজৰাইলী লোকসকলৰ বাবে সেইবোৰ পৰিত্যাগ কৰা হৈছে আৰু সেইবোৰ জনশূন্যলৈ পৰিণত হ'ব কাৰণ তোমালোকে তোমালোকৰ পৰিত্ৰাণকৰ্তা ঈশ্বৰক পাহৰিলা আৰু তোমালোকৰ বলস্বৰূপ শিলালৈ অৱহেলা কৰিলা সেয়ে তোমালোক আনন্দদায়ক পুলিবোৰ ৰোপণ কৰা আৰু অদ্ভুত হেলুইবোৰ আঁতৰোৱা সেইদিনা তোমালোকে পুলি ৰুবা বেৰা দিবা আৰু খেতি কৰিবা অতি সোনকালে তোমালোকৰ বীজ গজি উঠিব কিন্তু দুৰ্দশা আৰু প্ৰচণ্ড দুখৰ দিনা শস্য গোটোৱা বিফল হ'ব সমুদ্ৰৰ গৰ্জনৰ দৰে গৰ্জন কৰা অনেক লোক সমূহৰ কোলাহল আৰু তীব্ৰ বেগেৰে যোৱা প্ৰবল পানীৰ শব্দৰ দৰে দেশবাসীৰ বেগেৰে যোৱা শব্দ অনেক পানী বেগেৰে বৈ যোৱা শব্দৰ দৰে দেশবাসীসকলে গৰ্জন কৰিব কিন্তু প্ৰভুৱে তেওঁলোকক তিৰস্কাৰ কৰিব তাতে তেওঁলোক বহু দূৰলৈ পলাই যাব আৰু বতাহৰ আগত পৰ্বতৰ ওপৰত বিধৱা লোকে পিন্ধা কাপোৰৰ দৰে আৰু বতাহৰ আগত ঘূৰি ঘূৰি যোৱা ধূলিৰ দৰে তেওঁলোকক খেদি দিয়া হ'ব চোৱা সন্ধ্যাপৰত ত্ৰাস হ'ব আৰু ৰাতিপুৱা নহ'লেও তেওঁলোক গুচি যাব এয়ে আমাৰ লুট কৰাসকলৰ অংশ আৰু এয়ে আমাক অপহৰণ কৰাসকলৰ ভাগ